Ea, Akahvanii. বাতৰি সৈতে মই কুমাৰ দেৱী দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি ব্ৰাটিস্লাভাত শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰিনীৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে 2008 চনৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ অভিযুক্ত তহব্বুৰ ৰাণাৰ প্ৰত্যৰ্পণ মোদী চৰকাৰৰ কূটনীতিৰ বৃহৎ সফলতা বুলি অভিহিত কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে চীনৰ বাহিৰ আন সকলো দেশৰ বাবে প্ৰতিশুল্ক ব্যৱস্থাৰ কাৰ্যকৰীকৰণ 90 দিনৰ বাবে স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে। ভাৰতৰ পি ভি সিন্ধু, প্ৰিয়াংশু ৰাজাৱত আৰু কিৰণ জৰ্জে চীনৰ নিংবুত অনুষ্ঠিত এছীয় চেম্পিয়নশ্বিপ বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আৰু গুজৰাট টাইটানছে যোৱা নিশা আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছক 58 ৰাণত পৰাস্ত কৰে। শ্লোভাকিয়া ভ্ৰমণৰত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি ব্ৰাটিস্লাভাত দেশখনৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰিনীৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰে আৰু পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন বিষয়ক লৈ মত বিনিময় কৰে। এই সাক্ষাৎকালত দুখন বুজাবুজি চুক্তিও স্বাক্ষৰিত হয়। শ্ৰীমতী মুৰ্মুৱে দ্ৰুত সম্প্ৰসাৰিত সংবাদ মাধ্যম, মনোৰঞ্জন আৰু সৃজনশীল অৰ্থব্যৱস্থা খণ্ডত দুয়ো দেশৰ মাজত সহযোগিতাৰ অপাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকো আৰু দেশৰ সংসদ নেচনেল কাউন্সিলৰ অধ্যক্ষ ৰিচাৰ্ড ৰাছিকো সাক্ষাৎ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে 2008 চনৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ অভিযুক্ত তহব্বুৰ ৰাণাৰ প্ৰত্যৰ্পণ মোদী চৰকাৰৰ কূটনীতিৰ বৃহৎ সফলতা বুলি অভিহিত কৰিছে। কালি এটা ব্যক্তিগত টিভি চেনেলৰ সৈতে হোৱা কথা বতৰাত শ্ৰীশ্বাহে কয় যে ভাৰতৰ জনসাধাৰণৰ সৈতে হোৱা দুৰ্ব্যৱহাৰৰ কথা ঘূৰাই অনাটো কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব। তেওঁ কয় যে তহব্বুৰ ৰাণাই দেশৰ আদালতত বিচাৰৰ সন্মুখীন হোৱাটো দেশৰ বাবে বৃহৎ সাফল্য হ'ব। ৰাণাক আজি বিশেষ বিমানেৰে ভাৰতলৈ অনা হ'ব বুলি বাতৰি ওলোৱাৰ সময়তে শ্ৰীশ্বাহে কৰা এই মন্তব্য বিশেষ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। উল্লেখযোগ্য যে ৰাণাই ভাৰতলৈ প্ৰত্যৰ্পণৰ বিৰুদ্ধে দাখিল কৰা আবেদন আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে উৰা বাতৰি প্ৰচাৰ কৰা বুলি অভিযোগ তোলে। ৰাহুল গান্ধী আৰু তেওঁৰ সহযোগীসকলে নাগৰিকত্ব সংশোধনী আইনৰ ৰূপায়ণৰ ফলত মুছলমানসকলে নাগৰিকত্ব হেৰুৱাবলগীয়া হ'ব বুলি উৰা বাতৰি প্ৰচাৰ কৰা বুলি তেওঁ অভিযোগ তোলে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে নাগৰিকত্ব সংশোধনী আইন ৰূপায়ণৰ ফলত কোনো মুছলমান লোকে নাগৰিকত্ব হেৰুৱাবলগীয়া হোৱা নাই। গৃহমন্ত্ৰীগৰাকীয়ে লগতে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক লৈ প্ৰশ্নৰ অৱতাৰণা কৰি কয় যে যদিহে কংগ্ৰেছৰ বাবে ৱাকফ মূল বিষয় আছিল, তেন্তে প্ৰিয়ংকা গান্ধীয়ে ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে ভোটদান কৰিবলৈ কিয় অহা নাছিল। মোদী চৰকাৰে দেশক জাতিবাদ, স্বজন তোষণ আৰু তোষামোদৰ পৰা মুক্ত কৰি উন্নয়নৰ ৰাজনীতিৰ দিশে আগুৱাই লৈ গৈছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত তেওঁ বাৰাণসীলৈ যাত্ৰা কৰাৰ লগতে 3,400 কোটি টকাৰ অধিক ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে প্ৰথমবাৰলৈ 70 বছৰৰ ঊৰ্ধৰ বয়সৰ জ্যেষ্ঠ নাগৰিকসকলক আয়ুষ্মান ভয়ো বন্দনা কাৰ্ডো বিতৰণ কৰিব। বাৰাণসীৰ পথ যোগাযোগকে ধৰি আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰীয়ে কেইবাটাও পথ তথা আন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাসো কৰিব। তেওঁ লগতে 2 400 কিলোভল্ট আৰু 1 220 কিলোভল্ট শক্তিসম্পন্ন বিদ্যুৎ উপকেন্দ্ৰ আৰু বিদ্যুৎ পৰিবাহী লাইন মুকলি কৰিব। বাৰাণসী সংমণ্ডলৰ জৌনপুৰ, চন্দৌলি আৰু গাজীপুৰত 1,045 কোটিৰো অধিক ব্যয়েৰে এই প্ৰকল্পসমূহ সাজু কৰি তোলা হৈছে। মধ্যপ্ৰদেশত শ্ৰীমোদীয়ে আনন্দপুৰ ধামত এটা ৰাজহুৱা অনুষ্ঠানত অংশ লোৱাৰ লগতে জনসভা সম্বোধন কৰিব। তেওঁ ইছাগৰ গুৰুজী মহাৰাজ মন্দিৰো দৰ্শন কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এটা উল্লেখযোগ্য ঘটনাক্ৰমত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে চীনৰ বাহিৰে আন সকলো দেশৰ বাবে প্ৰতিশুল্ক ব্যৱস্থা 90 দিনৰ বাবে বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে। সামাজিক মাধ্যমযোগে শ্ৰীট্ৰাম্পে কয় যে তেওঁ শুল্ক পৰিকল্পনাৰ অংশ হিচাপে 90 দিনৰ স্থগিতকৰণত অনুমোদন জনাইছে। অৱশ্যে চীনৰ বাবে শুল্কৰ হাৰ ততালিকে কাৰ্যকৰী হোৱাকৈ 125% বৃদ্ধি কৰা হৈছে। শ্ৰীট্ৰাম্পে কয় যে চীনত বিশ্ব বজাৰৰ প্ৰতি সন্মানৰ অভাৱৰ পৰিপ্ৰেক্ষিতত তেওঁ দেশখনৰ ক্ষেত্ৰত প্ৰযোজ্য শুল্ক বৃদ্ধি কৰাৰ সিদ্ধান্ত ল'বলগীয়া হৈছে। শ্ৰীট্ৰাম্পে যোৱা সপ্তাহত প্ৰতি শুল্ক আৰোপ কৰা 75খন অন্য দেশক সকাহ প্ৰদান কৰি কয় যে তেওঁলোকে আমেৰিকাৰ সৈতে ব্যৱসায়ৰ ভাৰসাম্যৰ সমস্যা দূৰ কৰাৰ বাবে বিনয় আৰু সক্ৰিয় দৃষ্টিভংগী গ্ৰহণ কৰাৰ লৈ চাই এই শুল্ক ততালিকে স্থগিত ৰখা হৈছে। ইয়াৰ আগেয়ে চীনে কালি আমেৰিকাৰ পৰা আমদানি কৰা সকলো সামগ্ৰীৰ ক্ষেত্ৰত আৰোপ কৰা প্ৰতিশুল্ক মাজনিশাৰ পৰা প্ৰযোজ্য হোৱাকৈ 34% পৰা 84% বৃদ্ধি কৰিছিল। আমেৰিকাই ভাবুকি প্ৰদান কৰা বুলিও বেইজিং মহলে অভিযোগ তোলে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতে আমেৰিকাই প্ৰতিশুল্ক আৰোপ কৰাৰ বিষয়টো সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি আছে বুলি প্ৰকাশ কৰিছে। সমগ্ৰ বিশ্বত আজি বিশ্ব হোমিঅ'পেথী দিৱস পালন কৰা হৈছে। হোমিঅ'পেথী বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ চিকিৎসা প্ৰণালী। স্বাস্থ্যসেৱাৰ সৰ্বাত্মক দৃষ্টিভংগী বহন কৰা হোমিঅ'পেথীয়ে প্ৰাকৃতিক পদ্ধতিৰ বাবে বিশ্বৰ লাখ লাখ লোকক আকৰ্ষিত কৰি আহিছে। আয়ুষ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত 10 কোটিৰো অধিক লোকে স্বাস্থ্য আৱশ্যকতাৰ বাবে হোমিঅ'পেথীক ভৰসা কৰে। দেশত সম্প্ৰতি 3,45,000 পঞ্জীকৃত হোমিঅ'পেথী চিকিৎসক, 277খন চিকিৎসালয়, 8,000ৰো অধিক ঔষধালয় আৰু 277টা শৈক্ষিক প্ৰতিষ্ঠান আছে। মিজোৰামৰ কেলচিহত থকা ৰাজ্যিক জনজাতীয় সম্পদ কেন্দ্ৰত চাৰিদিনীয়াকৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় জনজাতি যুৱ মহোৎসৱৰ আজি সামৰণি পৰিব। আদিবাসী মুক্তিযোদ্ধা বিৰচা মুণ্ডাৰ 150সংখ্যক জয়ন্তীৰ বছৰজোৰা উদযাপনৰ সৈতে সংগতি ৰাখি মহোৎসৱৰ আয়োজন কৰা হৈছে। জনজাতীয় মুক্তিযোদ্ধাসকলক সন্মান জনোৱাৰ লগতে যুৱ প্ৰজন্ম আৰু জনসাধাৰণৰ মাজত দেশপ্ৰেমৰ অনুভৱ শক্তিশালী কৰাৰ লক্ষ্যৰে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত মিজো জনগোষ্ঠীৰ কেইবাগৰাকী শিল্পীয়ে অংশ লৈছে। তদুপৰি নাগালেণ্ড আৰু মণিপুৰৰ কেইবাগৰাকী যশস্বী শিল্পীয়ে এই মহোৎসৱত অনুষ্ঠান পৰিৱেশন কৰিছে। ভাৰতৰ পি ভি সিন্ধু, প্ৰিয়াংশু ৰাজাৱত আৰু কিৰণ জৰ্জে চীনৰ নিংবোত অনুষ্ঠিত এছিয়া চেম্পিয়নশ্বিপ বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অলিম্পিকত দুবাৰকৈ পদক বিজেতা সিন্ধু আজি পুৱা হ'বলগীয়া মহিলাৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত জাপানৰ আকানে য়ামাগুচিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সিন্ধুৱে কালি প্ৰথম ৰাউণ্ডৰ এখন খেলত ইণ্ডোনেছিয়াৰ এষ্টাৰ নুৰ্মি ট্ৰাইয়াডৱুক 21-15, 21-19 গেমত পৰাস্ত কৰে। পুৰুষৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত কিৰণ জৰ্জ আজি থাইলেণ্ডৰ কুনলাভুট ভিটিটচাৰ্ণৰ সন্মুখীন হ'ব। জৰ্জে কালি প্ৰথম ৰাউণ্ডৰ এখন খেলত কাজাখাস্তানৰ ডিমিট্ৰি পানাৰিনক 21-16, 21-8 গেমত পৰাভূত কৰে। প্ৰিয়াংশু ৰাজাৱত আজি পুৰুষৰ ছিংগলছৰ আন এখন খেলত জাপানৰ কোদাই নাৰাওকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰাজাৱতে কালি প্ৰথম ৰাউণ্ডৰ এখন খেলত থাইলেণ্ডৰ কান্তাফোন ৱাংছৰুৱেনক 20-22, 21-12, 21-10 গেমত পৰাভূত কৰে। ৰুবন কুমাৰ ৰেথি নাছবাপ্তি আৰু হৰিহৰণ অমস্কৰুণানো পুৰুষৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ভাৰতীয় যুটীটো দ্বিতীয় ৰাউণ্ডত মালয়েছিয়াৰ আৰুণ চিয়া আৰু উই উইক শ্বোহৰ সন্মুখীন হ'ব। ভাৰতৰ ধ্ৰুৱ কাপিলা আৰু তনিষা ক্ৰাষ্টৰ যুটীটো আজি মিক্সড ডাবলছৰ দ্বিতীয় ৰাউণ্ডত চীনা টাইপেৰ ৱাং ৱাইয়ে আৰু নিকলে গঞ্জালেছ চানৰ সন্মুখীন হ'ব। গুজৰাট টাইটানছে যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছক 58 ৰাণত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে 218 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ আৰু 2টা বলত আটাইকেইটা উইকেট হেৰুৱাই 159 ৰাণে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে গুজৰাট টাইটানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 217 ৰাণ কৰে। গুজৰাটৰ হৈ ছাই সুদৰ্শনে 53টা বলত 82 ৰাণ কৰে। সুদৰ্শনক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। এই জয়ৰ সুবাদত গুজৰাট প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শীৰ্ষলৈ উন্নীত হৈছে আৰু ৰাজস্থান ৰয়েলছ সপ্তম স্থানত আছে। প্ৰতিযোগিতাত আজি বেংগালুৰু এম চিন্নাস্বামী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। সামৰাৰ পূৰ্বে এতিয়াৰ প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি ব্ৰাটিস্লাভাত শ্লোভাকীয় ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰিনিৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে 2008 চনৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ অভিযুক্ত তহব্বুৰ ৰাণাৰ প্ৰত্যৰ্পণ মোদী চৰকাৰৰ কূটনীতিৰ বৃহৎ সফলতা বুলি অভিহিত কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে চীনৰ বাহিৰে আন সকলো দেশৰ বাবে প্ৰতিশুল্ক ব্যৱস্থাৰ কাৰ্যকৰীকৰণ 90 দিনৰ বাবে স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে। ভাৰতৰ পি ভি সিন্ধু, প্ৰিয়াংশু ৰাজাৱত আৰু কিৰণ জৰ্জে চীনৰ নিংবোত অনুষ্ঠিত এছিয়া চেম্পিয়নশ্বিপ বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আৰু গুজৰাট টাইটানছে যোৱা নিশা আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছক 58 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।